حتى إذا استيأس الرسل وظنوا أنهم قد كذبوا جاءهم نصرنا فنجي من نشاء ولا يرد بأسنا عن القوم المجرمين.
অবশেষত যেতিয়া ৰাসূলসকলে তেওঁলোকৰ সম্প্ৰদায়ৰ ইমানৰ পৰা নিৰাশ হ'ল আৰু মানুহে ধাৰণা কৰিলে যে ৰাসূলসকলক মিছা প্ৰতিশ্ৰুতি দিয়া হৈছে, তেতিয়া তেওঁলোকৰ ওচৰলৈ আমাৰ সাহায্য আহি পালে। তাৰপিছত আমি যাক ইচ্ছা কৰিলোঁ তাক উদ্ধাৰ কৰিলোঁ, কিন্তু অপৰাধী সম্প্ৰদায়ৰ পৰা আমাৰ শাস্তি কেতিয়াও ৰহিত কৰা নহয়।